لم يكن الذين كفروا من أهل الكتاب والمشركين منفكين حتى تأتيهم البينة.
আহলে কিতাব সকলৰ মাজৰ যিসকলে কুফৰি কৰিছে লগতে মুশ্ৰিক সকল সিহঁতৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণ নহালৈকে সিহঁতে বিৰত থাকিবলৈ প্ৰস্তুত নাছিল.
ৰাসূলুম মিনাল্লাহি ইয়াতলু সুহুফাম মুতাহহিৰা,
আল্লাহৰ তৰফৰ পৰা এজন ৰাসূল যিজনে তিলাৱত কৰি শুনাই পবিত্ৰ পত্ৰসমূহ.
ফীহা কুতুবুন ক্বয়্যিমাহ,
য'ত আছে সঠিক বিধিবদ্ধ বিধান.
ৱামা তাফাররাকাল লাযীনা উতুল কিতাবা ইল্লা মিন বা'দি মা জাআতহুমুল বাইনা,
আৰু যিসকলক কিতাপ দিয়া হৈছিল সিহঁতৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণ অহাৰ পিছতো সিহঁতে বিভক্ত হৈছিল.
ৱামা উমিৰু ليعبدوا الله مخلصين له الدين حنفاء ويقيموا الصلاة ويؤتوا الزكاة وذلك دين القيمة.
আৰু সিহঁতক কেৱল এই নিৰ্দেশ দিয়া হৈছিল যে সিহঁতে যেন আল্লাহৰ ইবাদত কৰে, তেওঁৰ বাবে যেন দিনক একনিষ্ঠ কৰে আৰু ছালাত প্ৰতিষ্ঠা কৰে, লগতে জাকাত প্ৰদান কৰে, আৰু এইটোৱে হৈছে সঠিক দিন.
ইন্নাল্লাযীনা কাফারু মিন আহলিল কিতাবি ওয়াল মুশরিকিনা ফি নারি জাহান্নামা খালিদিনা ফিহা উলাইকা হুম শাররুল বারিয়াহ,
নিশ্চয় আহলে কিতাবসকলৰ মাজৰ যিসকলে কুফৰি কৰিছে সিহঁতে আৰু মুশৰিকসকলে জাহান্নামৰ জুইত স্থায়ীভাৱে অৱস্থান কৰিব, ইহঁতেই হৈছে নিকৃষ্ট সৃষ্টি.
ইন্নাল্লাযীনা আমানু ওয়া আমিলুস-সালিহাতি উলাইকা হুম খায়রুল বারিয়া,
নিশ্চয় যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে তেওঁলোকেই হৈছে সৃষ্টিৰ শ্ৰেষ্ঠ.
جزاؤهم عند ربهم جنات عدن تجري من تحتها الأنهار خالدين فيها أبدا خالدين فيها أبدا رضي الله عنهم ورضوا عنه ذلك لمن خشي ربه.
তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত তেওঁলোকৰ পুৰস্কাৰ হৈছে স্থায়ী জান্নাত, যাৰ তল দেশত নদীসমূহ প্ৰবাহিত থাকিব, তাত তেওঁলোকে চিৰকাল থাকিব. আল্লাহ তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকো আল্লাহৰ প্ৰতি সন্তুষ্ট হৈছে, এই প্ৰতিদান তাৰ বাবে যিয়ে নিজ প্ৰতিপালকক ভয় কৰে.